এয়া আকাশবাণী গুৱাহাটী। আজি পুৱাৰ আঞ্চলিক বাতৰিৰ খাই খাই বাতৰিৰ ভিতৰত আছে, বিদেশী বিনিয়োগকাৰীক ৰাজ্যখনলৈ আকৰ্ষণৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি ছিংগাপুৰত কেইবাটাও কাৰ্যসূচী, এডভান্টেজ আছামৰ পৰিপ্ৰেক্ষিতত আইন শৃংখলা অটুট ৰাখিবলৈ গুৱাহাটীত শোভাযাত্ৰা সমদল আদি নিষিদ্ধ ঘোষণা, হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন জিলাত প্ৰশাসনৰ নীতি নিৰ্দেশনা, অসমকে ধৰি অন্যান্য ৰাজ্যত আক্ৰমণাত্মক প্ৰজাতিৰ মাছ এৰি দিয়া সন্দৰ্ভত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি, আৰু 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ মহিলা দল আজি নেটবলৰ ছেমি ফাইনেলত অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা যোৱা নিশা ছিংগাপুৰত উপস্থিত হয়। ছিংগাপুৰত উপস্থিত হোৱাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীক ভাৰতৰ উচ্চায়ুক্ত ডঃ শিল্পক আম্বুলে আদৰণি জনায়। এই ভ্ৰমণৰ সময়ছোৱাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ছিংগাপুৰ চৰকাৰ আৰু দেশখনৰ উদ্যোগপতিসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ৰোড শ্বতো অংশগ্ৰহণ কৰাৰ লগতে বাণিজ্যিক সহযোগিতা আৰু বিনিয়োগৰ সুযোগ অন্বেষণ কৰিবলৈ প্ৰতিষ্ঠিত উদ্যোগপতিসকলৰ সৈতে কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰিব। ইপিনে, অহা 25 আৰু 26 ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া এডভান্টেজ আছামৰ বাবে ৰাজ্যত ব্যাপক প্ৰস্তুতি অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু ভালেসংখ্যক দেশী বিদেশী উদ্যোগীয়ে অংশগ্ৰহণ কৰিবলগীয়া এই সন্মিলনখন নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। এডভান্টেজ আছাম শীৰ্ষ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত আইন শৃংখলা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। এই সন্মিলনৰ বাবে আৰক্ষীয়ে গুৱাহাটীত শোভাযাত্ৰা সমদল আদি নিষিদ্ধ ঘোষণা কৰিছে। মহানগৰ আৰক্ষীয়ে কালি এটা নিৰ্দেশযোগে এই বিষয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে এনেধৰণৰ শোভাযাত্ৰা সমদলকে ধৰি সমূহীয়া কাৰ্যসূচীৰ ফলত মহানগৰীখনত ভীষণ যানজঁটৰ সৃষ্টি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সন্মিলনৰ পূৰ্বে এনেধৰণৰ কাৰ্যসূচী নিষিদ্ধ কৰা হৈছে। উল্লেখযোগ্য যে কালি কেইবাগৰাকীও মন্ত্ৰীয়ে পৰ্যালোচনা বৈঠকত অংশ লৈ ৰাজ্যৰ নিৰাপত্তা আৰু সুৰক্ষাজনিত দিশসমূহৰ বুজ লোৱাৰ লগতে কোনো ক্ষেত্ৰতে যাতে অভ্যাগতসকল সমস্যাৰ সন্মুখীন নহয় সেই কথা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছিল। দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়াই চীন দেশে তিব্বতত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলৈ লোৱা বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ সম্পৰ্কত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। কালি লোকসভাত এটা দৃষ্টি আকৰ্ষণকাৰী প্ৰসংগ উত্থাপন কৰি সাংসদগৰাকীয়ে এই বান্ধ নিৰ্মাণ হলে অসম, অৰুণাচল প্ৰদেশ আৰু বাংলাদেশৰ পাৰিপাৰ্শ্বিকতাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব বুলি আশংকা প্ৰকাশ কৰে। তেওঁ কয় যে দক্ষিণ এছিয়াৰ এই অঞ্চলটো ভূমিকম্প আৰু বানকে ধৰি অতিশয় দুৰ্যোগ প্ৰৱণ অঞ্চল। এই বান্ধৰ লগতে চীনে বৃহৎ আকাৰৰ জলাধাৰ নিৰ্মাণৰো প্ৰস্তাৱ কৰিছে বুলি তেওঁ উল্লেখ কৰে। সাংসদগৰাকীয়ে অঞ্চলটোৰ পৰিৱেশ আৰু সভ্যতা সংস্কৃতি ৰক্ষা কৰাৰ স্বাৰ্থত বিষয়টো কূটনৈতিকভাৱে চীন দেশৰ সৈতে আলোচনা কৰিবলৈ ভাৰত চৰকাৰক আহ্বান জনায়।
সভাপতি মহোদয়া, মই আপকে মাধ্যম সে কেন্দ্র সরকার বত মে ইয়ারলং জম্বো কে নিচলে হিসে মে বাঁধ কে নির্মাণ কি ঘোষণা কি ওর আকর্ষিত করনা চাহতা হু। অভি হাল হি মে চীন নে ব্রহ্মপুত্র নদী পর দুনিয়া কা সবসে বড়া বাঁধ বনানে কা এলান কিয়া হ্যায়। তিব্বত মে বননে যা রহে ইস বাঁধ কা অসর ভারত আর বাংলাদেশ দুনো পর পড়েগা। বাঁধ কে বননে সে ইকো সিস্টেম পর অত্যাধিক দবাব পড়েগা। অত আপ মহোদয় সে মাধ্যম সে মেরা কেন্দ্র সরকার সে অনুরোধ হে কি চীন কে সাথ দ্বিপক্ষ বার্তা কর ইস বাঁধ কে নির্মাণ কু রোকনে কে বিষয় মে জরুরি কদম উঠানে কা কষ্ট করে। ধন্যবাদ মহোদয়।
সমাগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়ত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন জিলাত নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। গোলাঘাটৰ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ছাত্ৰ ছাত্ৰী আৰু কৰ্তৃত্বশীল ব্যক্তিৰ বাহিৰে 3 জন বা ততোধিক ব্যক্তিৰ সমাগম নিষিদ্ধ কৰা হৈছে। একে দূৰত্বৰ ভিতৰত বিস্ফোৰক বা সন্দেহজনক সামগ্ৰী নিয়া, অবৈধভাৱে পাৰ্কিং কৰা, লাউডস্পীকাৰ বজোৱা, ইলেক্ট্ৰনিক সামগ্ৰীৰ ব্যৱহাৰ ধৰি কেইবাটাও ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই নিষেধাজ্ঞা এতিয়াৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা শেষ নোহোৱা পৰ্যন্ত বাহাল থাকিব। পৰহিলৈৰ পৰা হ'বলগীয়া হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া জিলাতো ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰসমূহৰ 50 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত জনসাধাৰণৰ সমাগম নিষিদ্ধ কৰা হৈছে। ইয়াৰ লগতে পৰীক্ষাৰ্থীসকলে মোবাইল ফোন, স্মাৰ্ট ঘড়ী, ইলেক্ট্ৰিক পেন, কেলকুলেটৰ আদি সামগ্ৰী লৈ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰিব বুলি কোৱা হৈছে। পৰীক্ষা ব্যৱস্থাৰ স্বচ্ছতা, সততা আৰু শৃংখলাবদ্ধতা বৰ্তাই ৰখাৰ উদ্দেশ্যে এই নিষেধাজ্ঞাসমূহ জাৰি কৰা হৈছে। নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে মহৰ বংশবৃদ্ধি জৈৱিক নিয়ন্ত্ৰণৰ বাবে অসমকে ধৰি অন্যান্য ৰাজ্যত দুটা অতি আক্ৰমণাত্মক প্ৰজাতিৰ মাছ এৰি দিয়া সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ জাননী জাৰি কৰিছে। ন্যায়াধীকৰণে এসপ্তাহৰ ভিতৰত বিষয়টো সন্দৰ্ভত উত্তৰ দিবলৈ মন্ত্ৰালয়ক নিৰ্দেশ দিছে। এই বিষয়টো সন্দৰ্ভত জছবীৰ সিং নামৰ ব্যক্তিগৰাকীয়ে দাখিল কৰা আবেদনৰ ভিত্তিত ন্যায়াধীকৰণৰ ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱ আৰু ডঃ এ চেণ্টিল ভেলৰ বিচাৰপীঠে এই নিৰ্দেশ জাৰি কৰে। উল্লেখযোগ্য যে আবেদনকাৰীয়ে মহৰ বংশবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে গম্বুচিয়া এফিনিছ আৰু পিচিলিয়া ৰেটিকুলেটা নামৰ দুটা অদ্ভুত প্ৰজাতিৰ মাছ মুকলি কৰি দিয়া সন্দৰ্ভত অভিযোগ তুলিছিল। ন্যায়াধীকৰণে উল্লেখ কৰা মতে অসমৰ লগতে উত্তৰ পূবৰ অন্য ৰাজ্যৰ নদ নদী আৰু দেশৰ আন কেইবাখনো ৰাজ্যত মুকলি কৰি দিয়া এই প্ৰজাতি দুটাৰ মাছ ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণে ইতিপূৰ্বে আক্ৰমণাত্মক আৰু অদ্ভুত প্ৰজাতিৰ বুলি ঘোষণা কৰিছিল। তদুপৰি ইয়াৰে এটা প্ৰজাতিক বিশ্বৰ এশটা ভয়ংকৰ আক্ৰমণাত্মক প্ৰজাতিৰ অন্তৰ্ভুক্ত বুলিও ন্যায়াধীকৰণে উল্লেখ কৰে। এই সন্দৰ্ভত চৰকাৰৰ পৰা প্ৰতিবেদন লাভ কৰাৰ পাছত অহা 6 মে'ত পৰৱৰ্তী শুনানি লোৱা হ'ব বুলি ন্যায়াধীকৰণে প্ৰকাশ কৰিছে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগৰ পাছত ৰাজ্যখনত পৰৱৰ্তী মুখ্যমন্ত্ৰী বাছনি তথা শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত বিজেপিৰ নেতা সম্বিত পাত্ৰই ৰাজ্যখনত দলীয় বিধায়কসকলৰ সৈতে কালি এখন বৈঠকত মিলিত হয়। শ্ৰীপাত্ৰই মণিপুৰ বিধানসভাৰ অধ্যক্ষ আৰু বিজেপিৰ বিধায়ক থকচম সত্যব্ৰতৰ সৈতে কালি ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। ইয়াৰ পাছতে বিজেপি নেতাগৰাকীয়ে আন কেইবাগৰাকী বিধায়কৰ সৈতে আলোচনাত মিলিত হয়। এই আলোচনাৰ পাছত মণিপুৰৰ ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰা মতে দলৰ কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যখনৰ পৰিস্থিতি সন্দৰ্ভত শীঘ্ৰে সিদ্ধান্ত গ্ৰহণ কৰিব। সূত্ৰটোৱে প্ৰকাশ কৰা মতে ৰাজ্যখনত শান্তি আৰু সম্প্ৰীতি অক্ষুণ্ণ ৰখাটো অগ্ৰাধিকাৰৰ বিষয় হিচাপে লোৱা হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে দেওবাৰে ৰাজ্যপাল অজয় কুমাৰ ভাল্লাক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰিছিল। ৰাজ্যপালগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীক পৰৱৰ্তী মুখ্যমন্ত্ৰী বাছনি নকৰা পৰ্যন্ত দায়িত্ববাহী মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ চলাই যাবলৈ আহান জনোৱাৰ লগতে এই সন্দৰ্ভত কেন্দ্ৰলৈ প্ৰতিবেদনো প্ৰেৰণ কৰিছিল। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীৰ পদত্যাগৰ পৰিপ্ৰেক্ষিতত কালি হ'বলগীয়া মণিপুৰ বিধানসভাৰ অধিৱেশনো বাতিল কৰা হৈছিল। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি ৰাজভৱনৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে সকলো জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে বৈঠকত মিলিত হয়। ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কটাৰ উপস্থিতিত ৰাজ্যপালগৰাকীয়ে ৰাজভৱনে শেহতীয়াকৈ গ্ৰহণ কৰা 8খন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে মত বিনিময় কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি ৰাজ্যপাল বিশেষ অসম প্ৰতিভা উৎসাহমূলক যোজনা, বিশ্বকৰ্মা সন্মান, ৰাষ্ট্ৰীয় কৃতজ্ঞতা তথা জাগৰণ যোজনা, অমৃত সৰোবৰ সদ্ভাৱনা সংগত যোজনা আদিকে ধৰি 8খন আঁচনি গ্ৰহণ কৰা হৈছিল। শ্ৰীআচাৰ্যই জিলা আয়ুক্তসকলক জনসাধাৰণৰ কল্যাণৰ হকে এই উন্নয়নমূলক আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ কৰিবলৈ আহান জনায়। নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে প্ৰথমবাৰৰ বাবে আজিৰে পৰা দুদিনীয়াকৈ শৈক্ষিক মেলাৰ আয়োজন কৰিছে। বিশ্ববিদ্যালয়খনত আয়োজিত এখন সংবাদমেলত কালি পঞ্জীয়ক ডঃ শৰৎ হাজৰিকাই এই বিষয়ে প্ৰকাশ কৰি কয় যে দেশৰ আগশাৰীৰ 15খন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ে এই মেলাত অংশ ল'ব। আজি দিনৰ 10 বজাত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকাই শিক্ষা মেলাখন মুকলি কৰিব। মেলাৰ অংশ হিচাপে 3খন আলোচনা সত্ৰৰ আয়োজন কৰা হৈছে বুলি পঞ্জীয়কগৰাকীয়ে প্ৰকাশ কৰে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ দানৰ বাবে আয়োজিত এই মেলাত ফেশ্বন ডিজাইনিং, এনিমেশ্যন, বিমান পৰিবহণ, পৰ্যটনকে ধৰি বিভিন্ন নতুন পাঠ্যক্ৰম সম্পৰ্কে আভাস দিয়া হ'ব। মেলাৰ আয়োজক সমিতিয়ে ৰাজ্যৰ কেইবাখনো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ লগতে ব্যক্তিগত শিক্ষানুষ্ঠানকো এই মেলালৈ আমন্ত্ৰণ জনাইছে। গোৱালপাৰা জিলাৰ সৃষ্টি সূৰ্যপাহাৰত আজিৰে পৰা 9দিনীয়াকৈ বিষ্ণু যজ্ঞ আৰু মেলাৰ আয়োজন কৰা হৈছে। বিশ্বশান্তি কামনাৰে মাঘী পূৰ্ণিমা উপলক্ষে আয়োজিত এই যজ্ঞ আৰু মেলাৰ 19 ফেব্ৰুৱাৰীত সামৰণি পৰিব। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কেইবাটাও ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আজি পুৱা ধৰ্মধ্বজা উত্তোলন, বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ, গ্ৰন্থমেলাৰ দুৱাৰ মুকলি আৰু গ্ৰন্থ উন্মোচন, চিত্ৰাংকন প্ৰতিযোগিতাকে ধৰি কেইবাটাও কাৰ্যসূচী লোৱা হ'ব। কাইলৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই মেলা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰাৰ কথা বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ মিলনভূমি শ্ৰী শ্ৰী সূৰ্যপাহাৰলৈ বছৰৰ প্ৰতিটো দিনতে অগণন লোকৰ আগমন ঘটে যদিও মাঘী পূৰ্ণিমা উপলক্ষে আয়োজিত এই কাৰ্যসূচীত লক্ষাধিক লোকৰ সমাগম হয় বুলি আমাৰ সংবাদদাতাগৰাকীয়ে জানিবলৈ দিছে। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা শাখাৰ উদ্যোগত কাইলৈ জিলাখনৰ ধেমেচি কলালৰ কোচগাঁও ৰাস ৰংগমঞ্চত দিনজোৰা কাৰ্যসূচীৰে বীৰ চিলাৰৰ 515 সংখ্যক জয়ন্তী পালন কৰা হ'ব। কাইলৈ পুৱা 7 বজাত মাৰাথনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হ'ব। ইয়াৰ পাছতে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পতাকা উত্তোলন আৰু মহাবীৰ চিলাৰৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হ'ব। দিনৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। ইয়াৰ পাছতে হ'বলগীয়া মুকলি সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 299.9 মিটাৰ, FM বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটীযোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। এতিয়া আহক নিৰূপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ। নতুন দিল্লীৰ ভাৰত মণ্ডপমত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা পে চৰ্চাৰ কাৰ্যসূচীৰ জৰিয়তে দেশৰ ভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱকসকলৰ সৈতে মত বিনিময় কৰে। পৰীক্ষাৰ সময়ছোৱাত সকলো ধৰণৰ মানসিক চাপৰ পৰা মুক্ত হৈ ভৱিষ্যতৰ বাবে প্ৰস্তুত হবলৈ তেওঁ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি বিভিন্ন পৰামৰ্শ আগবঢ়ায়। এই বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণৰ বাবে বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ছিংগাপুৰলৈ ৰাওনা হোৱাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতখনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিকে দৈনিক জনমভূমি, আমাৰ অসম আদি প্ৰায় আটাইকেইখন কাকতে প্ৰকাশ কৰিছে। বিজেপিৰ সাংসদ দিলীপ শইকীয়াই চীনৰ তিব্বতৰ ব্ৰহ্মপুত্ৰৰ উপৰিভাগত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ দাবী কৰাৰ এটা গুৰুত্বপূৰ্ণ বাতৰি দৈনিক অসম কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা 36 লাখলৈ বৃদ্ধি হোৱা বুলি নিয়োগ বিনিময় কেন্দ্ৰই তথ্য প্ৰকাশ কৰাৰ এটা উদ্বেগজনক বাতৰি দৈনিক অগ্ৰদূত কাকতে শিৰোনামৰ বাতৰি হিচাপে প্ৰকাশ কৰিছে। পুৰণি বাহন স্ক্ৰেপ কৰি নতুন ব্যক্তিগত বাহন ক্ৰয় কৰোতালৈ পৰিবহণ বিভাগে 25% কৰ ৰেহাইৰ কথা ঘোষণা কৰিছে। এই সম্পৰ্কীয় এটা বাতৰি অসমীয়া খবৰ কাকতখনে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি ত্ৰিবেণী সংগমত পবিত্ৰ স্নান আৰু পূজা অৰ্চনা কৰাৰ বাতৰিটো দি আছাম ট্ৰিবিউন কাকতখনে মহাকুম্ভ প্ৰেচিডেণ্ট টেক্স হোলি দ্বীপ এট সংগম শিৰোনামেৰে প্ৰকাশ কৰিছে। উত্তৰ পূৰ্বাঞ্চলত পথ আন্তঃগাঁথনি উন্নত কৰাৰ উদ্দেশ্যে ডোনাৰ মন্ত্ৰালয়ে 3টা প্ৰকল্পৰ বাবে প্ৰস্তাৱ দিয়াৰ এটা বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এমাজনৰ ক্ৰকডাইল কেটফিছে থলুৱা মৎস্যকুললৈ সংকটৰ সৃষ্টি কৰি ৰাজ্যৰ নদী জলাশয়সমূহত বিয়পি পৰাৰ এটা উদ্বেগজনক বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰকাশ কৰিছে। দিব্যাংগ প্ৰাৰ্থীক চাকৰি দিয়াৰ নামত লাখে লাখে টকা সংগ্ৰহ কৰি দিব্যাংগ সংগঠনৰ দুজন নেতাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ এটা বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ। ধন্যবাদ নিৰূপমা বৰঠাকুৰ। ধেমাজিৰ যুৱ লেখক সংগঠক কল্পজিৎ সোণোৱাললৈ সোণোৱাল কছাৰী সাহিত্য সভাই চলিত বছৰৰ যুৱ সাহিত্য বঁটা আগবঢ়াইছে। ধেমাজি জিলাৰ গোগামুখৰ যুৱক সোণোৱালে কেইবাখনো গ্ৰন্থ ৰচনাৰে সাহিত্য ক্ষেত্ৰলৈ বৰঙণি যোগাইছে। সভাই লগতে কিৰণময় শইকীয়াকো সাহিত্য বঁটা প্ৰদান কৰে। তিনিচুকীয়া জিলাৰ ডিগবৈ সামূহিক চিকিৎসা কেন্দ্ৰত জনসাধাৰণৰ বাবে বিনামূলীয়া ডায়েলাইছিছ সেৱা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্য চৰকাৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ তত্বাৱধানত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ আঁচনিৰ অন্তৰ্ভুক্ত তথা চৰকাৰী বেচৰকাৰী সংস্থাৰ উদ্যোগত এপল' ডায়েলাইছিছ ক্লিনিকৰ জৰিয়তে কালি এই সেৱা ৰাইজৰ বাবে মুকলি কৰা হয়। এই সেৱাৰ জৰিয়তে অঞ্চলটোৰ বহু ৰোগী উপকৃত হ'ব বুলি আশা কৰা হৈছে। গুৱাহাটীৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান জ্যোতিৰূপাৰ উদ্যোগত অহা 16-19 ফেব্ৰুৱাৰীলৈ সপ্তদশ বাৰ্ষিক সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱা সোঁৱৰণী নাট সমাৰোহৰ আয়োজন কৰা হৈছে। 16 ফেব্ৰুৱাৰীৰ পৰা প্ৰতিদিনে সন্ধিয়া 6 বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত সমাৰোহৰ নাটসমূহ মঞ্চস্থ কৰা হ'ব। উত্তৰাখণ্ডত চলি থকা 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ মহিলা দলে আজি নেটবলৰ ছেমিফাইনেলত অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে আজি অসমে গ্ৰুপৰ অন্তিমখন খেল দিল্লীৰ বিৰুদ্ধে খেলিব। এই খেলখনত জয় হ'লে অসম গ্ৰুপৰ শীৰ্ষস্থানত থাকিব আৰু আনটো গ্ৰুপৰ দ্বিতীয় স্থানটোত থকা দলটোৰ বিৰুদ্ধে আজি ছেমিফাইনেলত অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে অসমৰ মহিলা নেটবল দলটোৱে পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰি ছেমিফাইনেললৈ আগবাঢ়ি যোৱাৰ সফলতা অৰ্জন কৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পাছলৈ বতৰ আংশিক ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 27 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 13 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰ্জাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এক জাননী দিছে। অহা 24 ঘণ্টাত অৰুণাচলত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলিও প্ৰকাশ কৰা হৈছে। আনহাতে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে প্ৰকাশ কৰা প্ৰদূষক মান সূচ্যাংক অনুসৰি গুৱাহাটীৰ 219, নলবাৰীৰ 250, নগাঁৱৰ 161, শিৱসাগৰৰ 79 আৰু শিলচৰত এই মান 69 বুলি উল্লেখ কৰা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিদেশী বিনিয়োগকাৰীক ৰাজ্যখনলৈ আকৰ্ষণৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি ছিংগাপুৰত কেইবাটাও কাৰ্যসূচী। এডভান্টেজ আছামৰ পৰিপ্ৰেক্ষিতত আইন শৃংখলা অটুট ৰাখিবলৈ গুৱাহাটীত শোভাযাত্ৰা সমদল আদি নিষিদ্ধ ঘোষণা। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন জিলাৰ প্ৰশাসনৰ নীতি নিৰ্দেশনা। অসমকে ধৰি অন্যান্য ৰাজ্যত আক্ৰমণাত্মক প্ৰজাতিৰ মাছ এৰি দিয়া সন্দৰ্ভত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি। আৰু 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ মহিলা দল আজি নেটবলৰ ছেমিফাইনেলত অৱতীৰ্ণ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 10 বজাত শুনিবলৈ পাব।